দ্বিতীয় ৰজাৱলী 19 অধ্যায়। যিচয়াই ৰজা হিজকিয়াক প্ৰত্যয় জন্মোৱা। ৰজা হিজকিয়াই এই কথা শুনি নিজৰ কাপোৰ ফালিলে আৰু চট কাপোৰ পিন্ধি জিহুৱাৰ গৃহত সোমাল। চট কাপোৰ পিন্ধি থকা ঘৰগিৰি ইলিয়াকিম, ৰাজলিখক চেবনা আৰু পুৰোহিতৰ বয়োজ্যেষ্ঠ লোকসকলক ৰজাই আমোচৰ পুত্ৰ যিচয়া ভাৱবাদীৰ ওচৰলৈ পঠালে। তেওঁলোকে তেওঁক ক'লে, হিজকিয়াই কৈছে যে আজিৰ দিনটো হৈছে সংকটৰ, ধমকি আৰু অপমানৰ দিন, কিয়নো সন্তানসকল প্ৰসৱ দুৱাৰৰ মুখলৈ আহিছে কিন্তু জন্ম দিয়াৰ শক্তি নাই। আপোনাৰ ঈশ্বৰ জিহুৱাই সম্ভৱতঃ ৰব চাকিৰ সকলো কথাই শুনিলে, যিজনক তেওঁৰ প্ৰভুৰ অশ্বৰ ৰজাই জীৱন্ত ঈশ্বৰক ঠাট্টা বিদ্ৰূপ কৰিবলৈ পঠাইছিল। হয়তো আপোনাৰ ঈশ্বৰ জিহুৱাই সেই সকলো কথা শুনি তেওঁক শাস্তি দিব। সেয়ে যিসকল এতিয়াও জীয়াই আছে তেওঁলোকৰ কাৰণে আপুনি প্ৰাৰ্থনা কৰক। ৰজা হিজকিয়াৰ ডাকবোৰ যেতিয়া যিচয়াৰ ওচৰলৈ আহিছিল, তেতিয়া যিচয়াই তেওঁলোকক কৈছিল, আপোনালোকৰ প্ৰভুক ক'ব যে জিহুৱাই কৈছে, তুমি যি শুনিছা অৰ্থাৎ অশুৰৰ ৰজাৰ ডাকবোৰে মোক যি সকলো ঠাট্টা বিদ্ৰূপ কৰিছে তালৈ তুমি ভয় নকৰিবা। শুনা, মই তেওঁৰ অন্তৰত এক আত্মা স্থিতি কৰিম। তেওঁ এক সংবাদ শুনিব আৰু নিজৰ দেশলৈ উভতি যাব। মই তেওঁক নিজৰ সেই ঠাইতে তৰোৱালেৰে নিপাত কৰিম। ৰজা চনহেৰিবে পুনৰ জিহুৱাক ঠাট্টা কৰা। পাছৰ ৰব চাকিয়ে উভতি আহি শুনিলে যে অশুৰৰ ৰজাই লাখিছ এৰি লিবানুনৰ বিৰুদ্ধে যুদ্ধ কৰিছে। তাৰ পাছতে অশুৰৰ ৰজাই চনহেৰিবে খবৰ পালে যে মিছৰ আৰু কোচ দেশৰ ৰজা তিহাকাই তেওঁ বিৰুদ্ধে যুদ্ধ কৰিবৰ কাৰণে ওলাই আহিছে। তেতিয়া অশুৰৰ ৰজাই পুনৰ হিজকিয়াৰ ওচৰলৈ লোকসকলৰ যোগেদি এক বাৰ্তা পঠাই দিলে, তোমালোকে গৈ যিহুদাৰ ৰজা হিজকিয়াক কোৱাগৈ, আপোনাৰ ঈশ্বৰ যিজনৰ ওপৰত আপুনি ভৰসা ৰাখে তেওঁ এইবুলি কৈ প্ৰতাৰণা কৰিবলৈ নিদিব, অশুৰৰ ৰজাৰ হাতত জিৰচালেমক শুধাই দিয়া নহ'ব। চাওক, আপুনিতো শুনিছেই যে অশুৰৰ ৰজাই সকলো দেশক সম্পূৰ্ণৰূপে বিনষ্ট কৰিবৰ কেনে ব্যৱহাৰ কৰিছে। তেনেহ'লে আপুনি ৰক্ষা পাবনে? মোৰ পূৰ্বপুৰুষসকলে গুজন, হাৰণ, ৰেচপ আৰু তলছাৰত থকা এদিনৰ যি জাতিসমূহক বিনষ্ট কৰিছিল, তেওঁলোকৰ দেৱতাবোৰে জানো তোমালোকক ৰক্ষা কৰিছিল। সমাতৰ ৰজা, অৰ্পদৰ ৰজা, ছফবৰিয়মৰ নগৰবোৰৰ ৰজা, হেনা আৰু ইব্বাৰ ৰজা ক'ত আছে? ৰজা হিজকিয়াৰ প্ৰাৰ্থনা। হিজকিয়াই বাৰ্তাবাহকসকলৰ পৰা পত্ৰখন লৈ পঢ়িলে। তেওঁ জিহুৱাৰ গৃহলৈ উঠি গ'ল আৰু জিহুৱাৰ সন্মুখত পত্ৰখন মেলি ধৰিলে। তাৰ পাছত হিজকিয়াই জিহুৱাৰ আগত প্ৰাৰ্থনা কৰি ক'লে, সেই বাহিনীসকলৰ জিহুৱা, দুই কৰবৰ মাজত থকা সেই ইজৰাইলৰ ঈশ্বৰ, পৃথিৱীৰ সমুদায় ৰাজ্যৰ ওপৰত একমাত্ৰ ঈশ্বৰ আপুনিয়েই। আপুনিয়েই আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা। সেই জিহুৱা, কাণ পাতি শুনক। সেই জিহুৱা, চকু মেলি চাওক। জীৱন্ত ঈশ্বৰক নিন্দা কৰিবৰ কাৰণে চনহেৰিবে যি কথা কৈ পঠাইছে সেয়া শুনক। সেই জিহুৱা, এই কথা সত্য যে অশুৰৰ ৰজাসকলে জাতিবোৰক আৰু তেওঁলোকৰ দেশবোৰ বিনষ্ট কৰিলে, তেওঁলোকৰ দেৱতাবোৰক জুইত পেলালে, কিয়নো সেইবোৰ দেৱতা নাছিল, মনুষ্যৰ হাতেৰে নিৰ্মিত কেৱল কাঠ আৰু শিলৰ শিল্পকাৰ্য মাথোন। সেয়ে অসুৰীয়াসকলে সেইবোৰ বিনষ্ট কৰিলে। এই হেতুকে হে আমাৰ ঈশ্বৰ জিহুৱা, মই আপোনাক বিনয় কৰোঁ, আপুনি আমাক তেওঁৰ হাতৰ পৰা উদ্ধাৰ কৰক। তেতিয়া পৃথিৱীৰ সমগ্ৰ ৰাজ্যই জানিব পাৰিব যে আপুনিয়ে ঈশ্বৰ, কেৱল আপুনিয়ে যীহোৱা। যীশয়াৰ ভাৱবাণী। তেতিয়া আমোছৰ পুত্ৰ যীশয়াই হিজকিয়াৰ ওচৰলৈ এই কথা কৈ পঠালে, ইজৰাইলৰ ঈশ্বৰ যীহোৱাই এইদৰে কৈছে যে অসুৰৰ ৰজা সনহেৰিবৰ সম্বন্ধে তুমি যিদৰে প্ৰাৰ্থনা কৰিলা তাক মই শুনিলোঁ। তেওঁ বিষয়ে যীহোৱাই এই কথা কৈছে, চিয়োনৰ যুৱতী কন্যাই তোমাক হেয়জ্ঞান কৰে আৰু তোমাক বিদ্ৰূপ কৰি হাঁহে, জেৰুচালেমৰ কন্যাই তোমাক দেখি মূৰ জোকাৰে। তুমি কাক অপমান কৰিলা, কাক নিন্দা কৰিলা, তুমি কাৰ বিৰুদ্ধে চিঞৰি কথা কলা আৰু দৰ্পৰে সৈতে চকু তুলি চাইছা, ইজৰাইলৰ পবিত্ৰ ঈশ্বৰজনাৰ বিৰুদ্ধেই তুমি এইবোৰ কৰিলা। তুমি নিজ দূতবোৰৰ দ্বাৰাই প্ৰভুক নিন্দা কৰি কলা, মোৰ অধিক ৰথবোৰেৰে সৈতে পৰ্বতবোৰৰ উচ্চ শিখৰলৈ, লিবানুনৰ আটাইতকৈ ওখ ওখ শিখৰতকৈয়ে উঠি গলা। মই তাৰ ওখ ওখ এৰচ গছবোৰ কাটি পেলাম আৰু তাৰ উত্তম উত্তম দেৱদাৰু গছবোৰ কাটি পেলাম, আৰু মই তাৰ বহুত দূৰৈলৈকে সোমাই যাম, সকলোতকৈ উত্তম ফলৱতী অৰণ্যৰ ভিতৰলৈ সোমাই যাম। মই কুঁৱা খান্দি বিদেশৰ পানী পান কৰিলোঁ, মই মোৰ ভৰিৰ তলুৱাৰে মিশ্ৰৰ নদীবোৰ শুকুৱালোঁ। তুমি জানো শুনা নাই যে অনেক আগেৰে মই ইয়াক কেনেকৈ স্থিৰ কৰিলোঁ, আৰু প্ৰাচীন কালতে মই তাৰ পৰিকল্পনা কৰিছিলোঁ, এতিয়া মই তাক সিদ্ধ কৰি আছোঁ। সেইবাবেইতো তুমি ইয়াত গড়েৰে আবিদ নগৰবোৰ উচ্ছন্ন কৰি ভগ্নাৱশেষ কৰিব পাৰিছা, সেইবোৰৰ নিবাসীসকল দুৰ্বলী হ'ল, ভয়তে ব্যাকুল আৰু লজ্জিত হ'ল। সিহঁত পথাৰৰ টিন, সেউজীয়া ঘাঁহ বন, ঘৰৰ ছালত বা পথাৰত গজা ঘাঁহৰ নিচিনা, যি বাঢ়ি যোৱাৰ আগেয়ে শুকাই যায়। কিন্তু মই তোমাৰ বহা এনেকি তুমি বাহিৰলৈ বা ভিতৰলৈ অহা যোৱা কৰা আৰু মোৰ বিৰুদ্ধে কৰা খং এই সকলোকে জানো। তুমি মোৰ বিৰুদ্ধে কৰা খঙৰ কাৰণে আৰু তোমাৰ অহংকাৰৰ কথা মোৰ কাণত পৰাৰ কাৰণে মই তোমাৰ নাকত মোৰ হাঁকোটা আৰু মুখত মোৰ লাগাম লগাম, আৰু যি বাটেদি তুমি আহিলা সেই বাটেদিয়েই মই তোমাক ঘূৰাই পঠাম। তোমাৰ কাৰণে এইয়ে এক চিন হ'ব, এই বছৰত নিজে নিজে যি উৎপন্ন হ'ব তাকে তোমালোকে খাবা, দ্বিতীয় বছৰত তাৰ পৰা যি উৎপন্ন হ'ব তোমালোকে তাকে ভোজন কৰিবা, কিন্তু তৃতীয় বছৰত তোমালোকে কঠীয়া সিঁচি শস্য দাবা, দাক্ষাবাৰী পাতি তাৰ ফল ভোগ কৰিবা। যিহুদাৰ ফৈদৰ যি লোকসকল তেতিয়াও জীৱিত থাকিব, তেওঁলোকে পুনৰ শিপা মেলিব আৰু ফল উৎপন্ন কৰিব, কিয়নো জেৰুচালেমৰ পৰা আৰু চিয়োন পৰ্বতৰ পৰা অৱশিষ্ট জীৱিত লোকসকল আহিব। বাহিনীসমূহৰ যীহোৱাৰ উৎসাহে ইয়াক সিদ্ধ কৰিব। এই হেতুকে অসুৰৰ ৰজাৰ বিষয়ে যীহোৱাই এই কথা কৈছে, তেওঁ এই নগৰলৈ নাহিব, এনেকি এপাত কাঁড়ো নামাৰিব, তেওঁ ঢাল লৈ ইয়াৰ সন্মুখলৈ নাহিব, নাইবা ইয়াৰ বিৰুদ্ধে অব্যৰোষ পথ নিৰ্মাণ নকৰিব, তেওঁ যি পথেদি আহিল সেই পথেৰেই ওলটি যাব, এই নগৰত তেওঁ নুসুমাব, এয়ে হৈছে যীহোৱাৰ ঘোষণা। মই নিজৰ কাৰণে আৰু মোৰ দাস দাউদৰ কাৰণে মই এই নগৰক প্ৰতিহত কৰি উদ্ধাৰ কৰিম। সেই ৰাতিয়েই যীহোৱাৰ স্বৰ্গদূতে বাহিৰলৈ ওলাই গৈ অসুৰীয়াসকলৰ চাউনীৰ 185,000 সৈন্যক বধ কৰিলে। পিছদিনা ৰাতিপুৱা লোকসকল যেতিয়া উঠিল তেতিয়া সকলো ঠাইতে মৰাহৰ পৰি থকা দেখিলে। সেয়ে অসুৰৰ ৰজা সনহেৰিবে ইজৰাইলৰ পৰা ঘৰলৈ উভতি গ'ল আৰু নিনবী চহৰত বাস কৰিলে। এদিন যেতিয়া সনহেবিয়ে নিজৰ দেৱতা নিকুৰকৰ মন্দিৰত পূজা কৰি আছিল, তেতিয়া অদ্যমেলক আৰু সৰেশ্বৰ নামেৰে তেওঁ দুজন পুতেকে তেওঁক তৰোৱালেৰে আঘাত কৰি বধ কৰিলে। পাছত তেওঁলোক অৰাৰত দেশলৈ পলাই গ'ল। সনহেৰিবৰ পদত তেওঁৰ পুত্ৰ এছৰ সদ্দুন ৰজা হ'ল।